নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, মিছন বসুন্ধৰা তৃতীয় পৰ্যায়ৰ অধীনত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভূমিপট্টা বিতৰণ, জুবিন ক্ষেত্ৰ নিৰ্মাণ সন্দৰ্ভত গঠিত সমিতিয়ে প্ৰতিবেদন দাখিল কৰাৰ পাছতে ৰাজ্য চৰকাৰে নিৰ্মাণ কাৰ্য আৰম্ভ কৰিব বুলি মন্ত্ৰী বিমল বৰাৰ মন্তব্য, সত্ৰ সংস্কৃতিৰ জনক মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰ দেৱৰ 538 সংখ্যক জয়ন্তী আজি বিস্তৃত কাৰ্যসূচীৰে পালন, আৰু ৰাজ্যত নতুন গ্ৰীণফিল্ড বিমান বন্দৰৰ সম্ভাৱনীয়তা জৰীপৰ বাবে আজি অসম চৰকাৰ আৰু ভাৰতীয় বিমান প্ৰাধিকৰণৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ। মিছন বসুন্ধৰা তৃতীয় পৰ্যায়ৰ অধীনত ৰাজ্য চৰকাৰে আজি সমগ্ৰ ৰাজ্যৰ প্ৰায় 40,000 পৰিয়াল তথা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানক ভূমিপট্টা প্ৰদান কৰে। ইয়াৰ অংশস্বৰূপে কামৰূপ জিলাৰ পলাশবাৰী বিধানসভা সমষ্টিৰ ভূমিহীন থলুৱা লোকক ভূমিপট্টা প্ৰদান কৰা হয়। মিৰ্জা শ্বহীদ ভৱনত অনুষ্ঠিত ভূমিপট্টা বিতৰণ অনুষ্ঠানত পলাশবাৰী বিধানসভা সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া মুখ্য অতিথি হিচাপে উপস্থিত থাকে। পলাশবাৰী ৰাজহ চক্ৰৰ 268টা আৰু ছয়গাঁও ৰাজহ চক্ৰৰ 155টা পৰিয়াল তথা বিভিন্ন প্ৰতিষ্ঠানক আজি ভূমিপট্টা দিয়া হয়। এই অনুষ্ঠানত পলাশবাৰী সমজিলাৰ আয়ুক্ত ৰশ্মি বৰুৱা গগৈ, পলাশবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অংকিতা শৰ্মা উপস্থিত থাকে। মৰিগাঁও জিলাৰ তিনিওটা বিধানসভা সমষ্টিত আজি খিলঞ্জীয়া ভূমিহীন পৰিয়াল আৰু প্ৰতিষ্ঠানসমূহৰ ভূমি অধিকাৰ সুনিশ্চিত কৰাৰ লক্ষ্যৰে ডিজিটেল পট্টা আবণ্টন, বন্দোবস্তিৰ পত্ৰ আৰু আবণ্টন, বন্দোবস্তিৰ প্ৰস্তাৱ গ্ৰহণৰ পত্ৰ বিতৰণ কৰা হয়। জিলাখনত ব্যক্তি আৰু অনুষ্ঠান প্ৰতিষ্ঠানক আজি 606 আবণ্টন তথা বন্দোবস্তিৰ প্ৰস্তাৱ গ্ৰহণৰ পত্ৰ প্ৰদানৰ ব্যৱস্থা কৰা হয়। ইয়াৰে খাচমাটিত 251 আৰু বিভিন্ন প্ৰতিষ্ঠানত 355 পত্ৰ প্ৰদান কৰা হয়। মৰিগাঁও বিধানসভা সমষ্টিৰ বাবে মৰিগাঁও নগৰৰ সংহত জনজাতি উন্নয়ন প্ৰকল্পৰ সভাকক্ষত অনুষ্ঠিত পট্টা প্ৰদানৰ অনুষ্ঠানত জিলা আয়ুক্ত অনামিকা তেৱাৰী মুখ্য অতিথি হিচাপে উপস্থিত থাকে। ইয়াৰে মৰিগাঁও সমষ্টিৰ 69গৰাকী, জাগীৰোড সমষ্টিৰ 178গৰাকী আৰু লাহৰীঘাট সমষ্টিৰ 4গৰাকী হিতাধিকাৰীয়ে খাচমাটিৰ ডিজিটেল পট্টা লাভ কৰিছে। মৰিগাঁও সমষ্টিৰ 126টা, জাগীৰোড সমষ্টিৰ 169টা আৰু লাহৰীঘাট সমষ্টিৰ 60টা প্ৰতিষ্ঠানে ডিজিটেল পট্টা লাভ কৰে। জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাক লৈ ৰাজ্যজুৰি বিভিন্ন পক্ষৰ মাজত প্ৰতিক্ৰিয়া অব্যাহত আছে। ইয়াৰে মাজতে কালি অসম মন্ত্ৰীসভাৰ বৈঠকত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ দ্ৰুত নিষ্পত্তিৰ বাবে ফাষ্ট ট্ৰেক আদালত গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কিন্তু ৰাজ্য চৰকাৰে জুবিন গাৰ্গৰ মৃত্যুক লৈ ৰাজনীতি কৰা বুলি অসম জাতীয় পৰিষদকে ধৰি ৰাজ্যৰ একাংশ ৰাজনৈতিক দলে অভিযোগ কৰি আহিছে। জুবিন ক্ষেত্ৰৰ নিৰ্মাণ আজি পৰ্যন্ত নোহোৱাত চৰকাৰ সমালোচনাৰ সন্মুখীন হৈছে। মন্ত্ৰী বিমল বৰাই আজি এই সন্দৰ্ভত কয় যে জুবিন ক্ষেত্ৰ নিৰ্মাণ সন্দৰ্ভত গঠিত সমিতিখনে প্ৰতিবেদন দাখিল কৰাৰ পাছতে ৰাজ্য চৰকাৰে নিৰ্মাণ কাৰ্য আৰম্ভ কৰিব। সমিতিখনে জুবিন ক্ষেত্ৰ নিৰ্মাণৰ সকলো বিষয় অধ্যয়ন কৰি থকা বুলি তেওঁ কয়।
এখন সমিতি গঠন কৰি দিয়া হৈছে, সেই সমিতিখনে গোটেই বিষয় বস্তুবিলাক অধ্যয়ন কৰি আছে। মই ভাবো তেখেতসকলে কৰা পৰিকল্পনা চৰকাৰৰ হাতত জমা দিব আৰু তেওঁলোকে যি পৰিকল্পনাই দিয়ে, ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে এই সমিতিখনে যি সিদ্ধান্ত দিয়ে সেই সিদ্ধান্ত অনুসৰি আমি বাস্তৱায়িত কৰিম। গতিকে কমিটিখনৰ কিমানখিনি কি হৈছে অৱশ্যে মই যোগাযোগত বহুত দিন নাই, মই ভাবো তেখেতসকলে দিয়াৰ পিছতে কাম আৰম্ভ হ'ব।
সত্ৰ সংস্কৃতিৰ জনক মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰ দেৱৰ 538 সংখ্যক জয়ন্তী আজি বিস্তৃত কাৰ্যসূচীৰে পালন কৰা হৈছে। মহাপুৰুষজনাই স্থাপন কৰা আদিধাম বৰপেটাৰ পাটবাসী সত্ৰৰ লগতে মৰিগাঁৱৰ ঐতিহাসিক বৰ্ণ সত্ৰ, মাজুলীৰ দক্ষিণপাট সত্ৰ, শুৱালকুছিৰ শ্যামৰাই সত্ৰ, বংশৰৰ দেৱ দামোদৰ মন্দিৰ, তামোলপুৰৰ গান্ধীবাৰী, তেজপুৰৰ দেৱ দামোদৰ মন্দিৰসহ ৰাজ্যৰ বিভিন্ন দেৱ দামোদৰীয় সত্ৰ আৰু নামঘৰত গুৰুজনাৰ জয়ন্তী সম্পূৰ্ণ আধ্যাত্মিক পৰম্পৰাৰে পালন কৰা হৈছে। ৰাজ্যত নতুন গ্ৰীণফিল্ড বিমান বন্দৰৰ সম্ভাৱনীয়তা জৰীপৰ বাবে আজি অসম চৰকাৰ আৰু ভাৰতীয় বিমান প্ৰাধিকৰণৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হ'ব। দিছপুৰৰ লোকসেৱা ভৱনৰ সংবাদ সন্মিলন কক্ষত সন্ধিয়া আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা অতিথি হিচাপে উপস্থিত থাকিব। গ্ৰীণফিল্ড বিমান বন্দৰৰ বাবে মানস ৰাষ্ট্ৰীয় উদ্যান অঞ্চল, উমৰাংছ, মাজুলী আৰু ডিফুৰ নাম প্ৰস্তাৱ কৰা হৈছে। এই চুক্তিয়ে আঞ্চলিক বিমান যোগাযোগ ব্যৱস্থাৰ সবলীকৰণ, পৰ্যটন খণ্ডৰ বিকাশ তথা অৰ্থনৈতিক উন্নয়নৰ প্ৰসাৰ আৰু বাণিজ্যিক সুযোগ বৃদ্ধি তথা কৌশলগত সংযোগৰ সুচলকৰণ সুনিশ্চিত কৰিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ধেমাজিত সংহত জিলা আয়ুক্তৰ কাৰ্যালয় আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি ধেমাজি, চিচিবৰগাঁও আৰু জোনাই বিধানসভা সমষ্টিৰ 44,700 লোকৰ মাজত মিছন বসুন্ধৰা আঁচনিৰ অধীনত ভূমিপট্টা বিতৰণ কৰে। এই উপলক্ষে জিলাখনৰ দেউৰীবিলত আয়োজিত অনুষ্ঠানত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত উপস্থিত থাকে। মুখ্যমন্ত্ৰীগৰাকীয়ে শদিয়াত আজি বিয়লি 418 কোটি টকা ব্যয় সাপেক্ষে কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। ডঃ শৰ্মাই শদিয়াৰ অম্বিকাপুৰত 160 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ষষ্ঠ অসম আৰক্ষী কামাণ্ডো বাহিনীৰ কাৰ্যালয় আৰু হাস্পতাল চাৰিআলি, টুপচিঙা ঘাট সংযোগী আৰ চি চি দলংখন উদ্বোধন কৰাৰ লগতে শদিয়া চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱন মুকলি কৰে। তেওঁ লগতে কাকপথাৰত বহুমুখী ইণ্ডোৰ ষ্টেডিয়ামৰ উন্নয়ন, চাপাখোৱাত বীৰ লাচিত ষ্টেডিয়ামৰ উন্নয়নকে ধৰি বহুকেইটা ৰাজহুৱা সা সুবিধাৰ উন্নীতকৰণ প্ৰকল্পৰ লগতে শক্তিখণ্ড আৰু পথ উন্নীতকৰণৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। অম্বিকাপুৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত সাংসদ প্ৰদান বৰুৱা আৰু স্থানীয় বিধায়ক বলেন চেতিয়া উপস্থিত থাকে। সমাগত ৰাজ্য বিধানসভাৰ সাধাৰণ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিটিচি প্ৰশাসনে ৰূপায়ণ কৰি থকা পাছ গেৰেণ্টিৰ কাৰ্যসূচী আজি চিৰাং জিলাৰ বিজনী মহকুমাৰ চুভাইঝাৰত অনুষ্ঠিত হয়। বিটিচিৰ চুভাইঝাৰ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত নিৰ্বাচিত হিতাধিকাৰীৰ মাজত আনুষ্ঠানিকভাৱে আৰ্থিক অনুদান বিতৰণ কৰা হয়। হাগ্ৰামা মহিলাৰীৰ বিটিচি প্ৰশাসনে 5টা গেৰেণ্টিৰ সুবিধাসমূহ প্ৰদানৰ উদ্দেশ্যে এই অনুষ্ঠান অনুষ্ঠিত কৰে। অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰা মুখ্য কাৰ্যবাহী সদস্য ডেৰ হাছাদ বসুমতাৰীয়ে কয় যে বিগত বিটিচি পৰিষদৰ সাধাৰণ নিৰ্বাচনত বি পি এফে ৰাইজক দিয়া প্ৰতিশ্ৰুতি অনুসৰি বৰ্তমান প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰি আছে। এই অনুষ্ঠানত সুভাইঝাৰ পৰিষদীয় সমষ্টিৰ সদস্য তথা বিটিচিৰ কাৰ্যবাহী সদস্য ধীৰাজ বৰগয়াৰী আৰু বিজনীৰ প্ৰাক্তন বিধায়ক ৰমিয় ব্ৰহ্ম উপস্থিত থাকে। অনুষ্ঠানত উপভোক্তাসকলৰ মাজত মাতৃপট্টা বিতৰণৰ লগতে মহিলা আত্মসহায়ক গোটসমূহক 15,000 টকাৰ চেক বিতৰণ কৰা হয়। বয়োজ্যেষ্ঠ পুৰুষ আৰু মহিলাসকলক 10,000 টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱাৰ উপৰিও নিবনুৱা যুৱক যুৱতীসকলৰ বাবে 2,00,000 টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱা হয়। চিৰাঙৰ বিজনী মহাবিদ্যালয়ৰ এন এছ এছ ইউনিটৰ উদ্যোগত কালিৰে পৰা 7-দিনীয়াকৈ বৰলাও গাঁৱত বিশেষ শিবিৰ কাৰ্যসূচী অনুষ্ঠিত হৈছে। বিজনী মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ আহ্বায়ক ডঃ বাবুল বসুমতাৰীয়ে ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় ক্ৰীড়া আঁচনিৰ সৌজন্যত অনুষ্ঠিত এই শিবিৰ উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত মহাবিদ্যালয়খনৰ দৰ্শন বিভাগৰ সহযোগী অধ্যাপক, এন এছ এছ ইউনিটৰ সহকাৰী কাৰ্যসূচী বিষয়া, বিজনী প্ৰেছ ক্লাবৰ সভাপতিৰ লগতে বৰলাও গাঁও হাইস্কুলৰ একাংশ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। আই চি চি টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি কলম্বোৰ আৰ প্ৰেমাদাসা ষ্টেডিয়ামত হ'বলগীয়া ছুপাৰ এইটৰ এখন খেলত ইংলেণ্ড নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7 বজাত অনুষ্ঠিত হ'ব। ৰাজ্য চৰকাৰৰ ৰূপান্তৰ আৰু পৰিকল্পনা বিভাগৰ অসম দৰ্শন আঁচনি 2024-25ৰ অধীনত আজি দ্বিতীয়বাৰৰ বাবে বজালী জিলাৰ কেইবাখনো সত্ৰ, নামঘৰ আৰু উপাসনাস্থলীৰ বাবে ধন আগবঢ়োৱা হয়। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বজালী আৰু ভৱানীপুৰৰ 31খন সত্ৰ, নামঘৰ তথা উপাসনাস্থলীৰ প্ৰতিখনকে 1,50,000 টকাকৈ ধনৰাশি প্ৰদান কৰে। যোৱা বৰ্ষৰ জুন মাহত বজালীত 2 শতাধিক ধৰ্মীয় অনুষ্ঠানলৈ ধনাদেশ বিতৰণৰ পাছত আজি দ্বিতীয়বাৰৰ বাবে মুঠ 31খন ধৰ্মীয় অনুষ্ঠানলৈ এই ধনৰাশি বিতৰণ কৰা হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। মিছন বসুন্ধৰা তৃতীয় পৰ্যায়ৰ অধীনত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভূমিপট্টা বিতৰণ। জুবিন ক্ষেত্ৰ নিৰ্মাণ সন্দৰ্ভত গঠিত সমিতিয়ে প্ৰতিবেদন দাখিল কৰাৰ পাছতে ৰাজ্য চৰকাৰে নিৰ্মাণ কাৰ্য আৰম্ভ কৰিব বুলি মন্ত্ৰী বিমল বৰাৰ মন্তব্য। সত্ৰ সংস্কৃতিৰ জনক মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰ দেৱৰ 538 সংখ্যক জয়ন্তী আজি বিস্তৃত কাৰ্যসূচীৰে পালন। আৰু ৰাজ্যত নতুন গ্ৰীণফিল্ড বিমান বন্দৰৰ সম্ভাৱনীয়তা জৰীপৰ বাবে আজি অসম চৰকাৰ আৰু ভাৰতীয় বিমান প্ৰাধিকৰণৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ। আমাৰ বিয়লিৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6 বজাত শুনিবলৈ পাব। নমস্কাৰ।